এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, কাইলৈ বিত্তমন্ত্ৰীৰ লেখানুদান দাখিল, পূৰ্ণাংগ নিৰ্বাচন আয়োগৰ আজি মুখ্য সচিবৰ সৈতে গুৱাহাটীত অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা, গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ চেইনপুৰত চি আৰ পি এফৰ লোকৰ ওপৰত নগাৰ আক্ৰমণ, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন আদালতত শুনানি, আৰু আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলম্বোত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানক 61 ৰাণত পৰাস্ত কৰি ভাৰতৰ ছুপাৰ 8ত প্ৰৱেশ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ বাজেট অধিৱেশন আজি আৰম্ভ হ'ব। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশন 19 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। এয়া হ'ব বৰ্তমানৰ চৰকাৰখনৰ অন্তিমখন বাজেট অধিৱেশন। কাইলৈ বিধানসভাত 2026-27 বৰ্ষৰ অন্তৱৰ্তী লেখানুদান উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান দাখিল কৰিব। বাজেট অধিৱেশনত পৰৱৰ্তী 3 বা 6 মাহ ৰাজ্যখন চলিবৰ বাবে প্ৰয়োজনীয় পুঁজিত মঞ্জুৰি দিয়া হ'ব। আজি বিভিন্ন বিভাগৰ প্ৰতিবেদন, সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব। ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভতো আজি বিধানসভাত আলোচনা হোৱাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মুমিনে সাংবাদিকৰ আগত এইদৰে কয়।
চৰকাৰৰ অপজিচন সকলোৰে কাৰণে এই বিধানসভাৰ অন্তিম অধিৱেশন 16-19 চলিব। 16 তাৰিখে গভৰ্ণৰ ভাষণেৰে আৰম্ভ হ'ব আৰু মষ্ট প্ৰবেবলি 17 তাৰিখে ভোট অন একাউণ্ট। আচলতে এইটো অহা 26 নিৰ্বাচনৰ কাৰণে যি খৰচা পাতি এই বাজেট অধিৱেশনটো আমি পাছ কৰিম আৰু তাৰপিছত অনিৰ্দিষ্ট কাললৈকে আমাৰ বিধানসভা স্থগিত থাকিব আৰু 2026 নিৰ্বাচনৰ পিছত পুনৰ নতুন মন্ত্ৰী সভা গঠন হোৱাৰ পিছত, নতুন চৰকাৰ গঠন হোৱাৰ পিছত ই বিধানসভাৰ অধিৱেশন আকৌ আৰম্ভ হ'ব। এই 4 দিন বহুতৰে অন্তিম দিন হ'ব আৰু বহুত আকৌ ঘূৰি আহিব। গতিকে মোৰ যাৰ অন্তিমেই হওক বা ঘূৰি আহে হওক, সকলোলৈ মোৰ শুভেচ্ছা থাকিল এই 4টা দিন খুব সুন্দৰভাৱে তেখেতসকলে সংসদীয় প্ৰণালীত অংশগ্ৰহণ কৰিব আৰু খুব শান্তিৰে যাতে এই 4টা দিন পাৰ কৰে তাকে মোৰ অনুৰোধ থাকিল সকলো বিধায়কলৈ।
অসম বিধানসভাৰ কেইবামহলীয়া নতুন সচিবালয় ভৱনটো আজি উদ্বোধন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিবলগীয়া এই অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু উপাধ্যক্ষ ডঃ নোমল মুমিন উপস্থিত থাকিব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি অসমলৈ আহিব। 3-দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া দলটোৱে আজি ৰাজ্যখনৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলৰ সৈতে আলোচনাত মিলিত হ'ব আৰু বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'ব। দলটোৱে কাইলৈ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে নিৰ্বাচনৰ বিষয়সমূহ লৈ আলোচনা কৰিব। দলটোৱে 18 ফেব্ৰুৱাৰীত ৰাজ্যৰ 100 গৰাকী বুথ পৰ্যায়ৰ বিষয়াৰ সৈতেও মত বিনিময় কৰিব। তদুপৰি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও নিৰ্বাচন আয়োগৰ দলটো আলোচনাত মিলিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত কাৰ্বি নাগৰিক সমাজৰ প্ৰতিনিধি আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে এখন ত্ৰিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকত চৰকাৰী ভূমি আৰু ভি জি আৰ পি জি আৰ ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা, চৰকাৰী কাৰ্যালয়সমূহ স্থানান্তৰ কৰা, পৰিষদৰ দ্বাৰা গৃহীত মূল বিধেয়ক নিষ্পত্তি আদিকে ধৰি পূৰ্বৰ অধিৱেশনত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ পৰ্যালোচনা কৰা হয়। ডঃ শৰ্মাই সংশ্লিষ্ট বিভাগ তথা বিষয়াসকলক এই সিদ্ধান্তসমূহ শীঘ্ৰে কাৰ্যকৰীকৰণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই কালি আন এখন বৈঠকত কাৰ্বি চুক্তি স্বাক্ষৰকাৰী সংগঠনসমূহৰ প্ৰতিনিধিসকলৰ সৈতে মিলিত হয়। বৈঠকত কাৰ্বি আংলঙৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰা 1000 কোটি টকাৰ বিশেষ উন্নয়ন পেকেজৰ ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অসম আৰক্ষীৰ বিশেষ শাখাক কাৰ্বি সংগঠনসমূহৰ প্ৰাক্তন কেডাৰসকলৰ বাবে বিস্তৃত আত্মনিয়োগ আঁচনি প্ৰস্তুত কৰাৰ লগতে 6টা কাৰ্বি সংগঠনৰ প্ৰাক্তন কেডাৰ আৰু শ্বহীদসকলৰ নিকটাত্মীয়ক সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ চেইনপুৰত কালি নিৰাপত্তাৰ দায়িত্বত থকা চি আৰ পি এফৰ লোকৰ ওপৰত একাংশ নগা দুৰ্বৃত্তই আক্ৰমণ চলায়। সৰুপথাৰ সমজিলাৰ চেইনপুৰত বিবদমান ভূমিত পূৰ্বৰে পৰা বন্ধ হৈ থকা এটা পেট্ৰল পাম্প খোলাৰ চেষ্টা কৰাৰ সময়তে এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অসমৰ ভূমিত নগাই স্থাপন কৰা এই পেট্ৰল পাম্পটো দুয়োখন ৰাজ্যৰ প্ৰশাসনে বন্ধ কৰি ৰাখিছে। কালি একাংশ নগাই অনুমতি অবিহনে ডিপুটো পুনৰ আৰম্ভ কৰিব বিচৰাত চি আৰ পি এফে বাধা আৰোপ কৰে। নগা দলটোৱে চি আৰ পি এফৰ ওপৰত আক্ৰমণ চলাই পলায়নৰ চেষ্টা কৰে। এই বিষয়ে সবিশেষ জনাইছে গোলাঘাটৰ পৰা আমাৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
কালি আচলতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। আজি স্থানীয় একাংশ নগা লোকে পূৰ্বতে আচলতে চেইনপুৰ অঞ্চলত এটা পেট্ৰল পাম্প স্থাপনৰ বাবে প্ৰস্তুতি চলাইছিল আৰু দুই ৰাজ্যৰ প্ৰশাসন তথা চি আৰ পি এফে এই পেট্ৰল পাম্প নিৰ্মাণৰ কাৰ্য বন্ধ কৰি ৰাখিছিল আৰু কালি আচলতে এই নিষেধাজ্ঞাক আওকাণ কৰি একাংশ নগা লোক ওলাই আহিছিলে আৰু এই পেট্ৰল পাম্প পুনৰ আৰম্ভ কৰিছিলে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত যি সীমান্তত নিয়োজিত চি আৰ পি এফ আছে সেই চি আৰ পি এফে এই নগা লোকসকলক বাধা প্ৰদান কৰিছিলে যে পেট্ৰল পাম্পটো ইয়াত স্থাপন কৰিব নালাগে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততেই একাংশ ৰালান বস্তিৰ নগা লোক ওলাই আহিছিলে আৰু হাতে হাতে তেওঁলোকে চোকা অস্ত্ৰ দা লাঠি লৈ ওলাই আহিছিলে আৰু চি আৰ পি এফক আক্ৰমণ কৰা পৰিলক্ষিত হৈছিলে। এই ক্ষেত্ৰত অধিক সংখ্যক তাত চি আৰ পি এফ মোতায়েন কৰাৰ পাছত পৰিস্থিতি কিছু হাম কাটিছিলে যদিও আচলতে বৰ্তমানেও অঞ্চলটোত এক উত্তেজনাই বিৰাজ কৰিছে আৰু এই ক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসন তথা যি নাগালেণ্ড প্ৰশাসন আছে পৰৱৰ্তী সময়ত আচলতে তেওঁলোকে আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে।
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সন্দৰ্ভত আজি কামৰূপ জিলা আৰু ছেচন আদালতত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হ'ব। গোচৰটোৰ তিনিজন অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা পৃথক পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে আজি ৰায়দান কৰিব। উল্লেখযোগ্য যে বিশেষ তদন্তকাৰী গোটে বেংক একাউণ্ট জব্দ কৰাৰ বিৰোধিতা কৰাৰ লগতে গোচৰৰ যাৱতীয় নথি পত্ৰ লাভ নকৰা বুলি শ্যামকানু মহন্তই আদালতত আবেদন দাখিল কৰিছে। একেদৰে সিদ্ধাৰ্থ শৰ্মাই গোচৰৰ পৰা তেওঁক ৰেহাই দিয়া আৰু ছিংগাপুৰৰ আদালতৰ তথ্য প্ৰদান কৰাৰ বাবে আবেদন কৰিছে। শেখৰজ্যোতি গোস্বামীয়েও তেওঁ গোচৰটোৰ পৰা ৰেহাই দিয়াৰ বাবে আদালতত নতুনকৈ আবেদন দাখিল কৰিছে। এই আটাইকেইখন আবেদন সন্দৰ্ভত আদালতে আজি শুনানি গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাইলৈ ডিফুত কাৰ্বি আংলং, ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙৰ মুঠ 1964গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে কাইলৈ ডিফুৰ কে এছ এ ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং আৰু মন্ত্ৰী নন্দিতা গাৰলোচাই অংশ ল'ব। আঁচনিখনৰ দ্বিতীয় পৰ্যায়ত কাৰ্বি আংলং জিলাৰ 1002গৰাকী, ডিমা হাছাওৰ 487গৰাকী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ 457গৰাকী উদ্যোগীৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হ'ব। কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছত কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে 52 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। কাৰ্বি লোকনৃত্য, গীত, সাজপাৰ আৰু পৰম্পৰাগত খেল ধেমালিৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰসাৰৰ বাবে কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত এই যুৱ মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। এইবাৰ কাৰ্বি যুৱ মহোৎসৱত খিলঞ্জীয়া ৰন্ধনশৈলী, খাদ্য সম্ভাৰ, বাঁহ বেতৰ শিল্পৰ প্ৰদৰ্শনী আদিৰ আয়োজন কৰা হৈছে। জিলাখনৰ কাৰ্বি সাংস্কৃতিক সমাজৰ মাণ্ডলিক সমিতিৰ উপৰি অৰুণাচল প্ৰদেশ, মেঘালয় তথা অসমৰ ডিমা হাছাও, নগাঁও, হোজাই আৰু বিশ্বনাথ জিলাৰ মাণ্ডলিক সমিতিৰ যুৱক যুৱতীসকলে এই মহোৎসৱত অংশ লৈছে বুলি উদ্যোক্তাসকলে জনাইছে। মহাশিৱৰাত্ৰিৰ উপলক্ষে কালিৰে পৰা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানৰ শিৱ মন্দিৰসমূহত আজি পুৱাও ভক্তৰ দীঘলীয়া শাৰী দেখা গৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহিৰ ভীমাশংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেঘেৰিটিঙকে ধৰি বিভিন্ন স্থানত কালিৰে পৰা যথাৰীতি নীতিৰে আশুতোষৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহাশিৱৰাত্ৰি পূজা আৰু পাঁচদিনীয়া মেলাৰ আয়োজন কৰা হৈছে। মহাদেৱৰ পূজা অৰ্চনাৰ বাবে শিৱদৌলত কালিৰে পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে। জিলা প্ৰশাসনে অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূজা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো বৃহৎ মেলাৰ আয়োজন কৰা হৈছে। শিৱৰাত্ৰিৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে আজি স্থানীয় বন্ধ ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 20 ফেব্ৰুৱাৰীত পুনৰ অসম ভ্ৰমণ কৰিব। শ্ৰীশ্বাহে অসম ভ্ৰমণৰ প্ৰথম দিনটোত কাছাৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ নাটানপুৰ গাঁৱত আয়োজিত ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত 21 ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটীৰ সৰুসজাইত চি আৰ পি এফৰ ৰাইজিং দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি কাছাৰ জিলাৰ নাটানপুৰৰ অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। এই পৰিদৰ্শনকালত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে। ইপিনে বিধানসভাৰ নিৰ্বাচনৰ দলীয় প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে অহা 18 ফেব্ৰুৱাৰীত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও অসম ভ্ৰমণ কৰিব। দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া শ্ৰীগান্ধীয়ে কেইবাটাও দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বিজেপিৰ নৱনিৰ্বাচিত সভাপতি নীতিন নবীনো অহা 18 ফেব্ৰুৱাৰীত অসমলৈ আহিব। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ মানকাছৰ থানাৰ অধীনৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কাকৰিপাৰাত যোৱা নিশা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে যুটীয়া অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। এই যুটীয়া অভিযানত 11,000 ইয়াবা টেবলেট, দুটা মোবাইল ফোন আৰু এখন মটৰচাইকেল জব্দ কৰা হয়। আৰক্ষীয়ে সীমান্তৰে বাংলাদেশলৈ নিচাযুক্ত টেবলেটখিনি সৰবৰাহ কৰিবলৈ চেষ্টা কৰা আবু চামা আৰু একৰামুল হক নামৰ দুজন লোকক আটক কৰে। আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত ভাৰতে পাকিস্তানক 61 ৰাণত পৰাস্ত কৰি ছুপাৰ এইটত প্ৰৱেশ কৰিছে। পাকিস্তানে 176 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 118 ৰানহে কৰিবলৈ সমৰ্থ হয়। পাকিস্তানৰ হৈ উছমান খানে সৰ্বাধিক 44 ৰাণ কৰে। জাসপ্ৰীত বুমৰা, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী আৰু হাৰ্দিক পাণ্ডিয়াই দুটাকৈ উইকেট লাভ কৰাৰ লগতে কুলদীপ যাদৱ আৰু তিলক বাৰ্মাই এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে পাকিস্তানে টছত জিকি ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়। ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 175 ৰাণ সংগ্ৰহ কৰে। ঈশান কিষাণে সৰ্বাধিক 77 ৰাণ কৰাৰ লগতে সূৰ্য কুমাৰ যাদৱে 32 ৰাণ কৰে। প্ৰতিযোগিতাত আজি দিনৰ 11 বজাত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত আফগানিস্তান ইউনাইটেড আৰব আমিৰিৰ মুখামুখি হ'ব। বিয়লি 3 বজাত কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া আন এখন খেলত ইংলেণ্ড ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে শ্ৰীলংকাৰ পাল্লেকেলে ষ্টেডিয়ামত হ'বলগীয়া তৃতীয়খন খেলত অষ্ট্ৰেলিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তী ৰাণী ডেকাৰ সৈতে।
বিধানসভাৰ অন্তিমখন বাজেট অধিৱেশন আজিৰে পৰা আৰম্ভ। দিল্লীত AI সন্মিলন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান আদি বাতৰিসমূহ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত ভিন ভিন বাতৰি কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। অহা 5 ফেব্ৰুৱাৰীত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হ'ব। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ। AICCৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী পৰহিলৈ অসমলৈ আহিব। বাতৰিটো দ্য চেণ্টিনেল কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে কাইলৈ পুনৰ 2,000 কোটি টকাৰ ঋণ ল'ব। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰি প্ৰকাশ কৰি ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ ছবিখন প্ৰকাশ কৰিছে। কংগ্ৰেছ এৰি ৰাইজৰ দললৈ 2গৰাকী বিধায়ক যাব বুলি চলি থকা চৰ্চাৰ এটা বাতৰি দৈনিক বাতৰি কাকতে প্ৰকাশ কৰিছে। 17খন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ উপস্থিতিত দিল্লীত আজি সৰ্ববৃহৎ AI সন্মিলন অনুষ্ঠিত হ'ব। দৈনিক জনভূমি কাকতে এই বাতৰি প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে 22,864 কোটি টকা ব্যয় সাপেক্ষে অহা মাৰ্চত প্ৰধানমন্ত্ৰীয়ে শিলচৰ শ্বিলং গুৱাহাটী সংযোগী হাইস্পীড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব বুলি বাতৰি প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত গোলাঘাটৰ সীমান্তৱৰ্তী অঞ্চলত নগাৰ বেদখল, দা জাথিৰে CRPFক নগৰ আক্ৰমণ, বহু জোৱান আহতৰ বাতৰি প্ৰকাশ পাইছে। অসমীয়া খবৰ কাকতত দেশৰ ভিতৰতে প্ৰথম আৰু বিশ্বৰ ভিতৰতে দ্বিতীয় টুইন টানেল প্ৰতিষ্ঠা কৰা হ'ব বুলি বাতৰি প্ৰকাশ পাইছে। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৱেষক শিল্পী তৰেণ বড়োৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে কালি নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হয়। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে।
স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, কাইলৈ বিত্তমন্ত্ৰীৰ লেখানুদান দাখিল, পূৰ্ণাংগ নিৰ্বাচন আয়োগৰ আজি মুখ্য সচিবৰ সৈতে গুৱাহাটীত অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা, গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তৰ চেইনপুৰত CRPFৰ লোকৰ ওপৰত নগাৰ আক্ৰমণ, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন আদালতত শুনানি, আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলম্বোত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানক 61 ৰাণত পৰাস্ত কৰি ভাৰতৰ ছুপাৰ এইটত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।